ভাৰতত হয়তো এনে কোনো ৰাজ্য নাই যাৰ অসমৰ দৰে ইমানবোৰ পৰিচয় আছে। অসম উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ, অসম বন্যজীৱনৰ স্বৰ্গ, অপূৰ্ব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, মনোমোহা সংস্কৃতিৰ ই পৃষ্ঠভূমি। অসমৰ চাহপাত যাৰ এশোহালৈ দেশে সাৰ পায়, কিন্তু আজি সকলোতকৈ অভিনৱ এক পৰিচয় অসমে সৃষ্টি কৰিছে কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত।
এখেত মিষ্টাৰ কুমাৰ, এখেতৰ বাবে পৃথিৱীৰ সকলোবোৰ বস্তুৱে
অসম্ভৱ।
এখেতক কওক আপুনি আপোনাৰ কাৰখনৰ গিয়াৰ ক্লাছ অবিহনে সলাব পাৰিব।
অসম্ভৱ।
এখেতক কওক যে মাইলেজৰ ক্ষেত্ৰত অটোমেটিক কাৰখনো মেনুৱেলৰ দৰে
বাদ দিয়া হে, এ অসম্ভৱ।
আৰু ই সস্তাও। এই সকলোবোৰ বৈশিষ্ট্য এতিয়া উপলব্ধ ৱেগনাৰ অটো গিয়াৰ শ্বিফ্টত। মিষ্টাৰ কুমাৰ, ছাৰ,
বোধহয় মিষ্টাৰ অসম্ভৱ মানে মিষ্টাৰ কুমাৰে ৱেগন আৰু অটো গিয়াৰ শ্বিফ্ট টেষ্ট ড্ৰাইভ কৰিবলৈ গৈছে, যিয়ে প্ৰতিটো ড্ৰাইভ সহজ কৰি তোলে, উত্তম মাইলেজ দিয়ে আৰু সস্তাও। তেতে আপুনি কেতিয়া আপোনাৰ গাড়ীখন অটো গিয়াৰ শ্বিফ্টলৈ সলনি কৰিব, আজিয়ে টেষ্ট ড্ৰাইভ কৰক।
21 ফেব্ৰুৱাৰীৰ দিনা নিজৰ 5 বছৰ পৰ্যন্ত শিশুক পলিঅ'ৰ টোপাল নিশ্চয় খুৱাওক।